এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। ৰাজ্যৰ প্ৰতিখন চৰকাৰী চিকিৎসালয়ত এতিয়াৰে পৰা 100% বিনামূলীয়া ঔষধ উপলব্ধ হ'ব বুলি স্বাস্থ্যমন্ত্ৰী অশোক সিংহালে প্ৰকাশ কৰিছে। আজি দিছপুৰৰ লোকসেৱা ভৱনত আয়োজিত এখন সংবাদমেলত মন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰে। 99% চিকিৎসালয়ত সম্প্ৰতি বিনামূলীয়া ঔষধ উপলব্ধ হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে জনসাধাৰণে এই ঔষধ লাভ নকৰিলে 98645414300 নম্বৰত হোৱাটছএপযোগে অভিযোগ দিব পাৰিব। ৰাজ্য 4873টা আয়ুষ্মান আৰোগ্য মন্দিৰত 30 বিধ অত্যাৱশ্যকীয় ঔষধ মজুত ৰখা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। 1018খন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত 125 বিধ অত্যাৱশ্যকীয় ঔষধ উপলব্ধ হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তদুপৰি মহকুমা, জিলা আৰু সদৰ চিকিৎসা কেন্দ্ৰসমূহতো অত্যাৱশ্যকীয় ঔষধ মজুত ৰখা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে সংবাদমেলত উল্লেখ কৰে। চিকিৎসা মহাবিদ্যালয় হাস্পতালসমূহত 352 বিধ অত্যাৱশ্যকীয় ঔষধ আৰু 69 বিধ বিশেষ ঔষধ ৰখা হ'ব। তদুপৰি চিকিৎসকসকলে জেনেৰিক ঔষধহে নিদান পত্ৰত লিখাটো নিশ্চিত কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে। প্ৰতিখন চিকিৎসালয়ৰ ফাৰ্মাচীৰ সন্মুখত ঔষধৰ তালিকা লগোৱা থাকিব বুলিও তেওঁ উল্লেখ কৰে। ৰাজ্যিক নিৰ্বাচন আয়োগে BTCৰ সাধাৰণ নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। আয়োগে প্ৰকাশ কৰা নিৰ্দেশনা অনুসৰি অহা 22 ছেপ্টেম্বৰ সোমবাৰে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। আয়োগে 2 ছেপ্টেম্বৰ মনোনয়ন দাখিলৰ অন্তিম দিন ধাৰ্য কৰিছে। 4 ছেপ্টেম্বৰত প্ৰাৰ্থীৰ মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰি বৈধ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ'ব। 6 ছেপ্টেম্বৰত প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। 26 ছেপ্টেম্বৰত ভোটগণনা অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অহা 29 আগষ্টত ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষৰ বছৰজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। গৃহমন্ত্ৰীগৰাকীয়ে সেইদিনা দিনৰ 11 বজাত পঞ্চায়ত সন্মিলনৰ পূৰ্বে অসম ৰাজভৱনৰ নতুন গৃহ উন্মোচন কৰিব। শ্ৰীশ্বাহে গুৱাহাটীৰ খানাপাৰাৰ খেলপথাৰত পঞ্চায়ত প্ৰতিনিধি সন্মিলনত অংশ লৈ 2026চনৰ বিধানসভা নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ কৰিব বুলি ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পল্লৱ লোচন দাসে ঘোষণা কৰিছে। আজি দলৰ ৰাজ্যিক কাৰ্যালয়ত আয়োজিত সংবাদমেলত শ্ৰীদাসে কয় যে এই সন্মিলনত বিজেপি, অসম গণ পৰিষদ, ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু জনশক্তিকে ধৰি NDAৰ সকলো শীৰ্ষ নেতা উপস্থিত থাকিব। প্ৰায় 20,000 নিৰ্বাচিত জনপ্ৰতিনিধি এই সন্মিলনত উপস্থিত থকাৰ কথা। তদুপৰি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ, ডিমা হাছকে ধৰি পৰিষদসমূহৰ নিৰ্বাচিত প্ৰতিনিধিসকলো এই অনুষ্ঠানত উপস্থিত থকাৰ কথা। BTR চৰকাৰে BTCৰ 14খন প্ৰাথমিক বিদ্যালয়ত কোচ ৰাজবংশী ভাষাত পাঠদানৰ স্বীকৃতি প্ৰদান কৰিছে। ইয়াৰ অংশ হিচাপে কোকৰাঝাৰ জিলাৰ 9খন আৰু চিৰাঙৰ 5খন বিদ্যালয়ত আজি প্ৰথমবাৰৰ বাবে কোচ ৰাজবংশী ভাষাত পাঠদানৰ মাধ্যম হিচাপে মুকলি কৰা হয়। বৰাক উপত্যকা উন্নয়ন মন্ত্ৰী কৌশিক ৰায়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ 31 আগষ্টৰ বৰাক উপত্যকা ভ্ৰমণৰ পূৰ্বে আজি শিলচৰত উন্নয়নমূলক কাম কাজৰ বুজ লয়। জিলা উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত এখন বৈঠকত মন্ত্ৰীগৰাকীয়ে এলিভেটেড কৰিডৰ, মথুৰাঘাট দলং আৰু শিলচৰ হাইলাকান্দি 4-লেনযুক্ত পথ প্ৰকল্পৰ অগ্ৰগতিৰ বিষয়ে আলোচনা কৰে। তেওঁ কয় যে এলিভেটেড কৰিডৰৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হলে যানজঁটৰ সমস্যা হ্ৰাস পাব। তেওঁ লগতে মথুৰাঘাট দলঙক অৰ্থনৈতিক দলং বুলি অভিহিত কৰে। বৈঠকত ৰাজ্যসভাৰ সাংসদ কনাথ পুৰকাস্থ, বিধায়ক দীপায়ন চক্ৰৱৰ্তী, মিহিৰ কান্তি সোম, খলিলুদ্দিন মজুমদাৰ আৰু জিলা উপায়ুক্ত মৃদুল যাদৱ উপস্থিত থাকে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই সৈনিকসকলক অনুশাসন, সংযম আৰু স্বদেশ প্ৰেমৰ জীৱন্ত নিদৰ্শন বুলি অভিহিত কৰিছে। তেওঁ লগতে যুৱ সমাজে তেওঁলোকৰ পৰা অনুপ্ৰেৰণা লোৱা উচিত বুলি মন্তব্য কৰিছে। অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত সৈনিক কল্যাণ সঞ্চালকৰ দ্বাৰা আয়োজিত ৰিষ্টা সৈনিক সে শীৰ্ষক এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্যপালগৰাকীয়ে আজি এইদৰে মন্তব্য কৰে। তেওঁ কয় যে ৰাষ্ট্ৰীয় কৃতজ্ঞতা তথা সজাগতা যোজনাৰ জৰিয়তে ৰাজভৱনে 265খন বিদ্যালয় আৰু মহাবিদ্যালয়ক সৈনিকসকলৰ অভিজ্ঞতাৰ সৈতে পৰিচয় কৰাই দিছে। এই প্ৰচেষ্টাৰ জৰিয়তে নতুন প্ৰজন্মই ত্যাগ আৰু স্বদেশ প্ৰেমৰ আদৰ্শৰাজিৰ বিষয়ে অনুধাৱন কৰিব পাৰিছে বুলি তেওঁ মন্তব্য কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।